ৰাজধানী গুৱাহাটী। পুৱা আজিৰ বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়ুক্ত আৰু মহকুমা ডিপুটিৰ বদলিৰ প্ৰক্ৰিয়া অহা 26 আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ। দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মী নিয়োগ 25% বৃদ্ধিৰ দিশত চৰকাৰৰ অনুমতি। আজি বিশ্ব মহামাৰীৰ সৈতে সংগতি ৰাখি মহাকামৰ পৰা সুৰক্ষিত থকাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ আহান। আৰু পেৰিছত হ'বলগীয়া পেৰালিম্পিকছত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত বিনিময়। ৰাজ্যিক নিৰ্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে জিলাখনৰ আয়ুক্ত আৰু মহকুমাধিপতিসকলৰ বদলিৰ প্ৰক্ৰিয়া অহা 26 আগষ্টৰ ভিতৰত সম্পন্ন কৰিব লাগিব। আনহাতে অহা 27 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত ভোটাৰ তালিকা উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰকাশ পোৱা পঞ্চায়তৰ ভোটাৰ তালিকা আৰু চলিত বৰ্ষৰ বিধানসভাৰ ভোটাৰ তালিকাৰ ভিত্তিত পঞ্চায়তৰ ভোটাৰ তালিকা উন্নীত কৰা হ'ব। অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাৰ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষেত্ৰসমূহত তাৎক্ষণিকভাৱে ন্যায় ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্মাৰ্ট মিটাৰ সংস্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্যখনত স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ কথাটো সত্য নহয়। ইয়াৰ বিপৰীতে এই মিটাৰ সংস্থাপনে গ্ৰাহকক বিতম্বৰীভাৱে বিদ্যুৎ ব্যৱহাৰ কৰাৰহে সুবিধা দিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। ইফালে এআইআই ডিএফ দলে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজ্য চৰকাৰে জনসাধাৰণক লুণ্ঠন আৰু হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে। দলটোৱে স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক পৰিমাণে বিদ্যুৎ মাচুল সংগ্ৰহ নকৰিবলৈ চৰকাৰক আহান জনাইছে। তদুপৰি স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষৰ প্ৰবঞ্চনা আৰু শক্তি বিভাগৰ নাম লৈ ভয় খুৱাই স্মাৰ্ট মিটাৰ লগাবলৈ বাধ্য কৰা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে আহান জনায়। চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মী নিয়োগ 25% বৃদ্ধি কৰাৰ বিষয়ত অনুমতি প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি নিয়মসমূহৰ উপৰিও চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্চেল নিয়োগ কৰাৰ বিষয়তো অনুমতি প্ৰদান কৰা হৈছে। সূত্ৰসমূহৰ লগতে এইবুলিও কৈছে যে কলকাতা চিকিৎসালয়ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিলে কোনো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহ'ব, কিয়নো কনিষ্ঠ চিকিৎসকগৰাকীক বলৎকাৰ আৰু বৰ্বৰ হত্যাৰ ঘটনাটো কোনো চিকিৎসক আৰু ৰোগীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা নাছিল। কলকাতা চিকিৎসালয়খনত সংঘটিত দৈনন্দিন ঘটনাৰ পাছত কেন্দ্ৰীয় আইন প্ৰণয়নৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ আৱাসিক চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইপিনে পশ্চিমবংগ, দিল্লী, হাৰিয়ানা আৰু কেৰালাকে ধৰি দেশৰ 26খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশে স্বাস্থ্যকৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আইন প্ৰণয়ন কৰিছে। বিষয়াসকলে প্ৰকাশ কৰা মতে তেওঁলোক কেতবোৰ আৱাসিক চিকিৎসক সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত তেওঁলোকক অৱগত কৰিছে। উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগ চৰকাৰৰ অধীনস্থ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ চিকিৎসক এগৰাকীৰ বলাৎকাৰ আৰু হত্যা সন্দৰ্ভত এটা গোচৰ শুনানি গ্ৰহণ কৰিব। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে ন্যায়াধীশদ্বয় জে বি পাৰ্ডিৱালা আৰু মনোজ বিশ্বক লৈ গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। ৰাজ্যখন উচ্চ ন্যায়ালয়ে এই বছৰে শুনানি গ্ৰহণ কৰি আছে আৰু তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছে। আৰক্ষী তদন্তত অসন্তুষ্ট হৈ চিকিৎসকগৰাকীৰ পিতৃ মাতৃ আৰু অন্যান্য একাংশ লোকে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। গুৱাহাটী মহানগৰৰ কৃত্ৰিম দাম ৰোধৰ বাবে ৰাজ্য চৰকাৰে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক নলা নৰ্দমাৰ কামৰ দায়িত্ব অৰ্পণ কৰিব। বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিৰ সময়ত মহাধিবক্তা দেৱজিৎ শইকীয়াই আদালতক এই কথা জানিবলৈ দিয়ে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱা মাহত নিবিদা আহান কৰাৰ পৰৱৰ্তী সময়ত নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানটো এই কামৰ বাবে অৰ্হতা সম্পন্ন হিচাপে বিবেচিত হোৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশী প্ৰতিষ্ঠানটোৰ সৈতে অহা 21 আগষ্টত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলিও মহানিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কালি আদালতত এখন শপতনামা দাখিল কৰে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা আৰু অবৈধ পাহাৰ খনন সন্দৰ্ভত এটা বেচৰকাৰী প্ৰতিষ্ঠানে উচ্চ ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। আদালতে যোৱা 7 আগষ্টত আবেদনখনৰ শুনানি গ্ৰহণ কৰি মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা তথা ব্যৱস্থা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। থাইলেণ্ডৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত পাট্টানত সন্তনে কালি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ভ্ৰমণ কৰে। কালি বিয়লি চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীক ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকালয়ৰ হৈ সঞ্চালক ডঃ দীপ্তিৰেখা কুলি, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আদৰণি জনায়। ইয়াৰ পাছতে থাই ৰাষ্ট্ৰদূতগৰাকীয়ে মৈদাম অঞ্চল আৰু সংগ্ৰহালয় প্ৰত্যক্ষ কৰে। ধেমাজি জিলাৰ তিতাবৰৰ কেঁচাবাবজিয়াত আৰক্ষী অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ আটক কৰে। তিতাবৰৰ এছ ডি পি অ' আৰু যোৰহাটৰ ডি এছ পি কৌশিক কলিতাৰ নেতৃত্বত চলোৱা এই অভিযানত ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা আঠটা চাবোনৰ বাকচত দুজন পৰিমাণৰ হেৰইন আৰু নিচাজাতীয় টেবলেট উদ্ধাৰ কৰা হয়। ড্ৰাগছ ব্যৱসায়ী দুজন ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ আহি আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ সৈতে সম্পত্তি ৰাখি কামৰূপৰ বিভিন্ন প্ৰান্তত কালি ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বামদৈ পিঠা উৎসৱ পালন কৰা হয়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ টকলা ৰাভাসকলে ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত উৎসৱটো পালন কৰি আহিছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানত স্থানীয় একাংশ জ্যেষ্ঠ নাগৰিকৰ লগতে বিটিআৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভায়ো অংশগ্ৰহণ কৰে। কাজিৰঙা জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা কৰি জিলাখনৰ প্ৰশাসনে কেতবোৰ বাধা আৰোপ কৰি আদেশ জাৰি কৰিছে। সেই অনুযায়ী জিলাখনত কোনো দল সংগঠনে কোনো ধৰণৰ প্ৰতিবাদ, সমদল, ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনত বলবৎ হোৱাকৈ কালি সন্ধিয়া এই আদেশ জাৰি কৰিছে। কালি ধেমাজি জিলাৰ আয়ুক্ত বেচামা হাইস্কুলে এটি শিশুৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰে। ধেমাজিৰ বি পি এইচ চিৰ অধীনত আয়োজিত এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ লগতে আয়ুষ প্ৰশিক্ষাৰ্থী আৰু ফিজিঅ'থেৰাপিষ্টে অংশগ্ৰহণ কৰে। শিবিৰটোত মুঠ 185টি শিশুৱে চিকিৎসা সেৱা গ্ৰহণ কৰে। আজি বিশ্ব মহ দিৱস। মহৰ কামোৰৰ ফলত বিভিন্ন মহজনিত ৰোগ যেনে জাপানী এনচেফেলাইটিছ, ডাংগী, মেলেৰিয়া আদি হ'ব পাৰে। সেয়েহে মহৰ প্ৰজনন ৰোধ কৰিবলৈ আৰু নিজকে সুৰক্ষিত ৰাখিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব মহ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে মহৰ কামোৰৰ পৰা সুৰক্ষিত থাকিবলৈ বিভিন্ন ব্যৱস্থা অৱলম্বন কৰাৰ নিৰ্দেশ দিছে। মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঘৰৰ আশে পাশে পানী জমা হৈ থাকিবলৈ নিদিয়া, শোৱাৰ সময়ত আনকি দিনতো সদায় আঁঠুৱা ব্যৱহাৰ কৰা, সম্পূৰ্ণ শৰীৰ ঢাকি ৰাখি বস্ত্ৰ পৰিধান কৰা আৰু বয়স অনুযায়ী বৈদ্যুতিক নেট, ধূপ ধূনা, কইল আদি মহ প্ৰতিৰোধক ব্যৱহাৰ লেখীয়া সাৱধানতা অৱলম্বন কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ আব্ৰাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভালেকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। ইয়াৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে যোৱা নিশা নতুন দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰ, জল শক্তি আৰু ৰেল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ফিৰোজ চমন্নাই আনুষ্ঠানিকভাৱে আদৰণি জনায়। এয়া হৈছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 28 আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকছত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আয়োজিত এই বাৰ্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে খেলুৱৈসকলৰ এই যাত্ৰা তেওঁলোকৰ জীৱন আৰু কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই যাত্ৰা দেশৰ বাবেও সমানে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ 140 কোটি লোকে খেলুৱৈসকলক আশীৰ্বাদ দি আছে। ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে এইবাৰ ভাৰতে পেৰালিম্পিকছলৈ সৰ্ববৃহৎ দল প্ৰেৰণ কৰিবলৈ সাজু হৈছে। এই ক্ৰীড়া সমাৰোহত 84গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰে 50% খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে এই খেলুৱৈসকলে কেৱল ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাই নহয় বৰঞ্চ ইচ্ছাশক্তি, নিষ্ঠা আৰু কঠোৰ শ্ৰমৰ জৰিয়তে যে যিকোনো বাধাই অতিক্ৰম কৰিব পাৰি সেই কথাও প্ৰমাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টকিঅ' পেৰালিম্পিকছত 19টা আৰু 2022 চনৰ এছিয়ান পেৰাগেমছত 111টা পদক জয় কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয়। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। এই পৰ্যায়ত অনন্তনাগ, শ্বপিয়ান, কুলগাম, ৰামবান, কিষ্টৱাৰ আৰু ডোডা জিলাৰ 24টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 27 আগষ্ট ধাৰ্য কৰা হৈছে। 28 আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে 30 আগষ্টলৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 18 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।
এই পৰ্যায়ত প্ৰায় 90 লাখ ভোটদাতাই ভোটদান কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা 81ৰ পৰা 90লৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত 74খন আসন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে, আনহাতে 7খন আসন অনুসূচিত জাতি আৰু 9খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দৃঢ় পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শৈকধন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দৃঢ় পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে অহা 30 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। গুৱাহাটীৰ ৰাজধানীবাসী শিক্ষয়িত্ৰী সংগীতা দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু হয়। মহানগৰীৰ এখন ব্যক্তিগত খণ্ড বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী দাসৰ মৃত্যুৰ সময়ত বয়স আছিল 51 বছৰ। এতিয়া আজি গুৱাহাটীতে প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে ঋতুপৰ্ণ বৰাই।
গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক আজি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। দৈনিক অসম কাকতে বজাৰত প্ৰতিবিধ পাচলিৰ জুই চাই দাম যদিও উৎপাদনকাৰী কৃষকসকল উপযুক্ত দাম লাভৰ পৰা বঞ্চিত হৈ থকাৰ বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। কাকতখনে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ নহওঁতেই ভোটাৰ তালিকা প্ৰকাশৰ তৎপৰতাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাৰ অজুহাতেৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 161খন চৰকাৰী বিদ্যালয় বন্ধ কৰি সমীপৰ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ 25% বৃদ্ধি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি নিয়মসমূহৰ উপৰিও চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্চেল নিয়োগ কৰাৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। বাতৰিটো দ্য টাইমছ অব ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মহানগৰীৰ এটা শ্বপিং মলত কালি বোমা থকা বুলি দুষ্কৃতিকাৰীয়ে ইমেলযোগে অৱগত কৰাৰ পাছত ক্ৰেতা বিক্ৰেতা আৰু কৰ্মচাৰীৰ মাজত হোৱা ধোৱাৰ সৃষ্টি হয়। অৱশ্যে শ্বপিং মলটোত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী পোৱা নাই বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেডাৰলেণ্ডছৰ অভিযান্ত্ৰিক কোম্পানীক গুৱাহাটীৰ প্ৰতিনিধি নিয়ন্ত্ৰণৰ দায়িত্ব দিয়াৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উৰিষ্যাৰ সম্বলপুৰৰ অমৃত বিহাৰস্থিত গংগাধৰ মেহৰ বিশ্ববিদ্যালয়ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আসন প্ৰতিষ্ঠা হ'বলগীয়া বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সোণাপুৰৰ চৰকাৰী বৃদ্ধাবাসত থকা আৱাসীলৈ মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া চাউল, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড আদি প্ৰদান কৰা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ দুটা গুৰুত্বপূৰ্ণ বাতৰিৰ শিৰোনাম, বাংলাদেশ অসমৰ দালালৰ জৰিয়তে নদী পথেৰে 17 বাংলাদেশীৰ প্ৰৱেশ আৰু 25টা স্থানত আলফাৰ বোমা স্থাপনতো অসহায় অনুভৱ কৰা নাই ডিজিপিয়ে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
সমগ্ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়ুক্ত আৰু মহকুমাধিপতিৰ বদলি প্ৰক্ৰিয়া অহা 26 আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ। দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মী নিয়োগ 25% বৃদ্ধি দেশৰ চৰকাৰৰ অনুমতি। আজি বিশ্ব মহ দিৱসৰ সৈতে সংগতি ৰাখি মহৰ কামোৰৰ পৰা সুৰক্ষিত থকাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ আহান আৰু পেৰিছত হ'বলগীয়া পেৰালিম্পিকছত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত বিনিময়। আমাৰ পূৰ্বাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।